গীতমালা ৭৫ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে অল তচ্ছেদ সুৰত গাবলগীয়া আসফৰ ৰচিত গীত সংগীত। হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম, আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্ৰকাশ কৰিলা। লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে। যেতিয়া নিৰূপিত সময় উপস্থিত হ'ব, তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম। যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুৰ্বল, তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। মই অহংকাৰীবোৰক ক'লো, তোমালোকে অহংকাৰেৰে কাৰ্য নকৰিবা। দুষ্টবোৰক ক'লো, পৰিত্ৰাণ পাবলৈ নিঃসংশয় নহবা। দুষ্টবোৰ জয়ী হ'বলৈ অত্যন্ত নিশ্চিন্ত নহওঁ। তোমালোক জয়ী হ'বলৈ অত্যন্ত নিশ্চিন্ত নহবা। তোমালোকে গৰ্ব কৰি কথা নকবা, কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়, কিন্তু ঈশ্বৰ ন্যায় বিচাৰক। কোনোক তললৈ নমাই, কোনোক ওপৰলৈ তোলে, কিয়নো জিহুৱাৰ হাতত এক পাণ পাত্ৰ আছে, তাত মিশ্ৰিত দ্ৰব্যৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্ৰাক্ষাৰস আছে, আৰু তেওঁ সেই পাত্ৰৰ কিছু ঢালি দিয়ে। পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেটবোৰ খাব লাগিব, কিন্তু মই হ'লে চিৰকাললৈ তেওঁ কৰা কাৰ্য প্ৰচাৰ কৰিম। মই জাকুবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতিগান কৰিম। তেওঁ ক'লে, মই দুষ্ট লোকবোৰৰ আটাই শিং কাটি পেলাম, কিন্তু ধাৰ্মিক লোকসকলৰ শিং উচ্চ কৰিম।